গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰি কৰিছো গায়ত্ৰী নচক্ৰৱৰ্তীয়ে। বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি ভৱনত সন্ধিয়া 7:15 বজাত প্ৰধানমন্ত্ৰী তথা নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰধানমন্ত্ৰী মোদী আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱাব। উল্লেখযোগ্য যে চুবুৰীয়া আৰু ভাৰত মহাসাগৰীয় অঞ্চলৰ ভালেকেইখন বন্ধু ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান তথা চৰকাৰ প্ৰধানক এই শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল বিক্ৰম সিংঘে, মালদ্বীপৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ মৈজু, ছিচিলিৰ উপ ৰাষ্ট্ৰপতি আহমদ আফিফ, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ জগনাথ, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল প্ৰচণ্ড আৰু ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টুকবে শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব। মালদ্বীপৰ ৰাষ্ট্ৰপতি, ভূটানৰ প্ৰধানমন্ত্ৰী আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰী শপতগ্ৰহণ অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যে আজি পুৱা নতুন দিল্লীত উপস্থিত হয়। ইফালে বাংলাদেশৰ প্ৰধানমন্ত্ৰী আৰু ছিচিলিৰ উপ ৰাষ্ট্ৰপতিয়ে শপতগ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ বাবে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় ৰাজধানী চহৰ নতুন দিল্লীত উপস্থিত হয়। উল্লেখযোগ্য যে আকাশবাণী দিল্লীয়ে সন্ধিয়া 6:45ৰ পৰা শপতগ্ৰহণ অনুষ্ঠানৰ চলন্ত বিৱৰণী পোনপটীয়াকৈ প্ৰচাৰ কৰিব। এই কাৰ্যসূচী আকাশবাণী FM গোল্ড, ইন্দ্ৰপ্ৰস্থ আৰু আকাশবাণী লাইভ নিউজ চেনেলত শুনিবলৈ পোৱা যাব। আকাশবাণী ইউটিউব চেনেল AIR যোগেও এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। অসমৰ শ্ৰোতাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে এই অনুষ্ঠানৰ বিৱৰণী আঞ্চলিক ভাষাত প্ৰচাৰ কৰা হ'ব। একেদৰে আহমেদাবাদ, বেংগালুৰু, কটক, চেন্নাই, হায়দৰাবাদ, ইম্ফল, কলকাতা, মুম্বাই আৰু তিৰুৱনন্তপুৰম কেন্দ্ৰৰ যোগেদিও ৰাষ্ট্ৰীয় স্থানীয় ভাষাত এই অনুষ্ঠানৰ বিৱৰণী প্ৰচাৰ কৰা হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়াৰ আঞ্চলিক বাতৰি 6:45ৰ পৰিৱৰ্তে 6:30 প্ৰচাৰ কৰা হ'ব। আনহাতে 7:10ৰ অসমীয়া বাতৰি নিশা 8:35 প্ৰচাৰ কৰা হ'ব। অৱশ্যে শপতগ্ৰহণ কাৰ্যসূচী দীঘলীয়া হলে এই কাৰ্যসূচী শেষ হোৱাৰ লগে লগে বাতৰি প্ৰচাৰ কৰা হ'ব। বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনৰ শপতগ্ৰহণৰ পূৰ্বে আজি ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী তথা NDAৰ সংসদীয় দলৰ নেতা নৰেন্দ্ৰ মোদীয়ে লোককল্যাণ মাৰ্গত থকা প্ৰধানমন্ত্ৰীৰ বাসগৃহত মন্ত্ৰীসভাৰ সম্ভাৱ্য সদস্য সাংসদসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বিশেষ সূত্ৰ অনুযায়ী বৈঠকত অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰী, জেপি নাড্ডা, নিৰ্মলা সীতাৰমন, জ্যোতিৰাদিত্য সিন্ধিয়া, মনসুখ মাণ্ডাভিয়া, হৰদীপ সিং পুৰী, কিৰেণ ৰিজিজু, সৰ্বানন্দ সোণোৱাল, ডাঃ জিতেন্দ্ৰ সিং, জয়কিষণ ৰেড্ডী, অন্নপূৰ্ণা দেৱী, সাবিত্ৰী ঠাকুৰ, অশ্বিনী বৈষ্ণৱ, এছ জয়শংকৰ, পীয়ুষ গোৱেল, প্ৰহ্লাদ যোশী, অনুপ্ৰিয়া পেটেলকে ধৰি ভালেকেইজন আগশাৰীৰ নেতা উপস্থিত থাকে। উল্লেখযোগ্য যে নৱনিৰ্বাচিত কেন্দ্ৰীয় চৰকাৰৰ আজি শপতগ্ৰহণ অনুষ্ঠানত ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। ইফালে অসমৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু অৰুণাচল পশ্চিম লোকসভা সমষ্টিৰ সাংসদ কিৰেণ ৰিজিজুৱেও মন্ত্ৰী পৰিষদত স্থান লাভ কৰাৰ সম্ভাৱনা আছে। NDA মিত্ৰজোঁটৰ পৰা বিহাৰৰো কেইবাগৰাকীও সাংসদে কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত আকাশবাণীৰ সংবাদদাতা মানস প্ৰতিম শৰ্মাই এইদৰে কয়।
উপস্থিত থাকিব, ইতিমধ্যে উপস্থিত হৈছে। তাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলক এই শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিলে, তেওঁলোকো আহি উপস্থিত হৈছে। আৰু মন্ত্ৰীসভাত কোনে কোনে স্থান লাভ কৰিব সেই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা এতিয়ালৈকে কৰা হোৱা নাই, কিন্তু আজি ৰাতিপুৱা প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত যি চাহমেলৰ আয়োজন কৰা হৈছিল, গতিকে সেই চাহমেলত উপস্থিত থকা সাংসদ বা দলৰ নেতাসকলে মন্ত্ৰীসভাত স্থান লাভ কৰিব সেয়া এক প্ৰকাৰ নিশ্চিত হৈছে। সেই অনুসৰি দ্বিতীয়টো কাৰ্যকালত দায়িত্বত থকা কেইবাগৰাকীও জ্যেষ্ঠ নেতাই এইবাৰ মন্ত্ৰীসভাত পুনৰ স্থান লাভ কৰিব। লগতে নতুন লোকসভাৰ সাংসদ বা ৰাজ্যসভাৰ পৰা অহা সাংসদে মন্ত্ৰীসভাত স্থান লাভ কৰিব। যদি অসমৰ প্ৰসংগ উল্লেখ কৰো, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুন মন্ত্ৰীসভাত স্থান লাভ কৰিব। লগতে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটায়ো নতুন মন্ত্ৰীসভাত স্থান লাভ কৰিব আৰু উত্তৰ পূৰ্বাঞ্চলৰ অইন ৰাজ্যৰ ইয়াত প্ৰতিনিধি থকাৰ সম্ভাৱনা আছে। এই পৰ্যন্ত কোন কোন মন্ত্ৰীয়ে কি কি মন্ত্ৰালয় লাভ কৰিব এই কথা ঘোষণা কৰা হোৱা নাই। সম্ভৱতঃ আজি নিশাৰ ভিতৰতে এই স্থিতি স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।